لا يؤاخذكم الله باللغو في أيمانكم ولكن يؤاخذكم بما كسبت قلوبكم والله غفور حليم.
তোমালোকর অনর্থক শপথৰ বাবে আল্লাহে তোমালোকক খুদপুছ নকৰিব, কিন্তু তেওঁ সেইবোৰ শপথৰ বিষয়ে খুদপুছ নিশ্চয় কৰিব যিবোৰ তোমালোকৰ অন্তৰে দৃঢ়ভাৱে সংকল্প কৰিছিল। আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।